গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা ভোজৰ লগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্ৰিক্স সামিট লগা 17th এডিশ্যন তে ভাগ লবলে কাৰণে যোৱাকালি ৰিঅ' ডি জেনেৰিঅ' পুঞ্জি যাইছে। গ্ল'বেল চাউথ লগতে ইণ্ডিয়া লগা তালুক মজবুত বনাই দিবলৈ কাৰণে জাৰি থকা 5টা দেশ লগা মুফচল লগা ভাগ হিচাপে শ্ৰীমোদীৰ পৰা যোৱাকালি আৰ্জেণ্টিনা লগা প্ৰেচিডেণ্ট হাবিৰ মেলিৰ লগতে বিউনাছ এয়াৰেছতে বাইলেটেৰেল বাতচিত কৰিছিলে। তেওঁ দুয়োজন লিডাৰ্ছ পৰা জাৰি থকা সহযোগকে ৱাপচ চাই দিছিলে আৰু ডিফেন্স, এগ্ৰিকালচাৰ, মাইনিং, অইল আৰু গেছ, ৰিনিউৱেবল এনাৰ্জি, ট্ৰেড আৰু ইনভেষ্টমেণ্ট নিচিনা আচল ক্ষেত্ৰতে ইণ্ডিয়া আৰু আৰ্জেণ্টিনা লগা পাৰ্টনাৰশ্বিপ আৰু মানুহ মাজতে সম্বন্ধকে আৰু বি ভাল বনাই দিবলৈ কাৰণে বাতচিত কৰিছিলে।
Times of disaster, we have responded swiftly with aid, relief and solidarity. Our development partnerships are demand-driven, respectful and without conditions. Distinguished members, it is time for us to work together to give the Global South its rightful seat at the right level.
দুইটা ষ্টেট মাজতে ৰিজনেল ট্ৰেড আৰু অৰ্গেনিক প্ৰডিউচ আগবঢ়াই দিবলৈ ভাৱনাৰ লগতে নাগালেণ্ড আছাম এণ্টাৰ ষ্টেট উইকলি মাৰ্কেট কাম চেলছ ডে যোৱাকালি ৱকা এগ্ৰিকালচাৰ প্ৰডিউচ মাৰ্কেট কমিটি APMC কমপ্লেক্সটি উদ্ঘাটন কৰি দিছিলে। এইটো চেলছ ডে চব শনিবাৰ দিনটিয়ে APMC কমপ্লেক্স ৱকাতে NH-61 ওচৰতে ফুজিৰ 7 বজাৰ পৰা থাকিবলৈ আছে। এইটো প্ৰগ্ৰামটি কথা কৈ দিয়াতে ৱকা SDO চিভিল ইচুং বেম ইৰেৰ পৰা ৱকা লগা ফাৰ্টাইল মাটিকে বচাই ৰাখি দিয়া ওপৰতে জোৰ দিছিলে। তেওঁৰ পৰা দোকানী খানকে বেপাৰ কৰা লগা ভাল নিয়ম চলাই দিবলৈ আৰু নন অৰ্গেনিক বস্তুকে অৰ্গেনিক বুলি বিক্ৰী নকৰি দিবলৈ কৈ দিছে। কেলে মানে এইটোৰ পৰা ডিষ্ট্ৰিক্ট লগা টেগ আৰু নাম বিয়া কৰি দিবলৈ পাৰে আৰু আগেয়ে SDOৰ পৰা এডমিনিষ্ট্ৰেটিভ সহযোগ দিবলৈ কথা দিছে আৰু ফাৰ্মাৰ্ছ খান লগা লাভ নিমিত্তে মাৰ্কেট তে এক্টিভ ৰাখি দিবলৈ প্ৰোৎসাহিত কৰি দিছে। উদঘাটন দিনটি ৱকাৰ পৰা তাজা অৰ্গেনিক চব্জিবিলাক আৰু লংখম মগকচুং পৰা কিছুমান চব্জিবিলাক বিক্ৰী নিমিত্তে ৰাখি দিছিলে। আছাম পৰা এক ট্ৰাক লোড বস্তুবিলাক বি ৱকা APMC কমপ্লেক্সতে বিক্ৰী কৰি দিছিলে। যেতিয়া ৱকাৰ পৰা বস্তু বোকা দুচৰা ট্ৰাক বিক্ৰী নিমিত্তে আছামতে পঠাই দিছিলে। এইটো মাৰ্কেটতে আছাম পৰা চব্জি, ফল আৰু লাইফ ষ্টক নিচিনা বস্তুবিলাক বি থাকিছিলে। লোকসভা লগা স্পিকাৰ ওম বিৰলা পৰা কৈছে ইণ্ডিয়া লগা হেলথ কেয়াৰ ছিষ্টেম কোৱালিটেটিভ, এক্সেচেবল আৰু এফৰ্ডেবল আছে। তেওঁৰ পৰা কৈছে ইণ্ডিয়া ফাৰ্মা আৰু মেডিকেল ৰিচাৰ্চ কাৰণে এটা গ্ল'বেল হাব হিচাপে আগে আহি যায় আছে। যোৱাকালি নিউ দিল্লীতে ইনোভেটিভ ফিজিচিয়ানছ ফৰাম IPF মেডিকন 2025 লগা 7th এনুৱেল ইণ্টাৰনেশ্যনেল কনফাৰেন্সকে উদঘাটন কৰি দিয়া সময়তে শ্ৰী বিৰলাৰ পৰা এইটো কথা কৈ দিছিলে। তেওঁৰ পৰা কৈছে দেশ লগা ছাইণ্টিষ্ট মজবুত ৰিচাৰ্চ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইনোভেটিভ কাৰণে কমিটমেণ্ট পৰা ডাঙৰ হিচাপে হেল্থ কেয়াৰকে আগে বঢ়াই দি আছে, যোনটো পৰা দুয়োটা বি ডমেষ্টিক আৰু ইণ্টাৰনেশ্যনেল জৰুৰতকে পূৰা কৰি দিয়ে।
चिकित्सा के क्षेत्र के अंदर जो नए अनुसंधान हो रहे हैं, नए रिसर्च हो रहे हैं, नए इनोवेशन कर रहे हैं और AI आर्टिफिशियल इंटेलिजेंस के माध्यम से किस तरीके से हम बेहतर चिकित्सा व्यवस्था कर सकते हैं और वर्तमान और भावी चिकित्सा के क्षेत्र में आने वाली नई चुनौतियों का समाधान और उसकी बीमारी के लिए नया क्या अनुसंधान के लिए प्रयास कर सकते हैं, इसका एक मंच है।
ডিমাপুৰ লগা ডেপুটি কমিশনাৰ ডক্টৰ টিনো জংচি চাং পৰা এটা অফিচিয়েল এডভাইজৰী জাৰি কৰি দিছে আৰু পাব্লিককে নদী থকা অচৰি জাগাবিলাকতে নাযাবলৈ কাৰণে অনুৰোধ কৰি দিছে। কিলেমানি জাৰি থাকিয়া মনচুন ছিজন নিমিত্তে ফ্লেশ ফ্লাড আৰু পানী লগা লেভেল বঢ়ি যা লগা খতৰা বঢ়ি যায় আছে। ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি DDMA মতে হালিতে হৈ থকা ভাৰী বৰষুণ নিমিত্তে পূৰা ডিষ্ট্ৰিক্টে নদী আৰু ষ্ট্ৰীমছবিলাকতে ফ্লাড হোৱা লগা খতৰা ডাঙৰ হিচাপে বঢ়ি যাইছে। ৰিভাৰ বেংকছ ওচৰতে মাছ মৰা, পিকনিক কৰা আৰু কোনোবি পানীৰ লগতে জোৰা কামবিলাক পৰা দূৰ থাকিবলৈ কাৰণে পাব্লিককে হুঁচিয়াৰ কৰি দিছে। নদী ওচৰতে থাকিয়া চব ভিলেজ কাউঞ্চিলছবিলাকে মনচুন ছিজন শেষ নহৈ যোৱা তাৰ কাৰণে এইটো হুকুমকে কাৰা পৰা লাগু কৰি দিবলৈ অনুৰোধ কৰি দিছে। এইটো এডভাইজৰীৰ পৰা জোৰ দি কৈ দিছে কি এইটো কথা পাব্লিক লগা বচাফ লগা মছলা আছে আৰু চব জোৰা মানুহখন পৰা এইটোকে মানি দিবলৈ লাগিব। মগকচুং লগা ডেপুটি কমিশনাৰ অজিত কুমাৰ বৰ্মাৰ পৰা যোৱাকালি মগক যুবকজন নিজেতে তুলিতে একটা ডাবল কোর্ট ব্যাডমিন্টন ইনডোর স্টেডিয়াম উদ্ঘাটন করে দিছিলে। এইটো স্টেডিয়ামকে তুলি সাব ডিভিশন ব্যাডমিন্টন এসোসিয়েশন পৰা তুলি এসডিও সিভিল আর বর্ডার ম্যাজিস্ট্রেট নুংসি মাতং লগা সহযোগ আর কদম নিজেতে আর নাগলেন্ড পৰা ওয়েল উইশার্স খান পৰা দিয়া কন্ট্রিবিউশনস লগতে বনাই দিয়া আছে। এড্রেসটি ডিসি পৰা কৈছে এনেকা উন্নতি কাম লৈ দিয়া কারণে কমিউনিটি লগা প্রশংসা করে দিছে। তেওঁ পৰা কৈছে কি মাতুন রিসোর্সেস পৰা নহয় কিন্তু মানুষান পৰা সমাজকে আগে বঢ়াই দিয়ে আর আগে ডিসি পৰা আরবি ডাঙর কমিউনিটি সহযোগ কারণে প্রোৎসাহিত করে দিছে আর কৈছে কি এনেকা মিলা জুলা কাম পৰা এইটো রিজনতে সরকারী কদম লগা আসরকে বঢ়াই দিয়ে। কনস্ট্রাকশন রিপোর্ট মতে এইটো পুরা প্রাগে লগভগ 34 লাখ টাকা রকম তে পুরা করে দিছিলে যোনটো পুরাপুরি কমিউনিটি কন্ট্রিবিউশনস পৰা আহিছিলে। এইটো লগতে আজি ফুজুর লগা নাগামিজ খবর শেষ করে আছে। শুনি থাকিবি সাম লগা নাগামিজ খবর 7:10 আনি দিব। আপনি খান সব লগা দিন ভাল হব বলে আশা করে আছে।